Dear students, a very good morning to you all. মই তোমালোকক আজি তোমালোকৰ জেনেৰেল কোৰ্চৰ যিখন পেপাৰ সেই পেপাৰখনৰ জেইনিজিম ছেকেণ্ড ইউনিটটোৰ জেইনিজিম সম্পৰ্কে অলপমান তোমালোকক ক'ব বিচাৰিম। আৰু তোমালোকৰ জেনেৰেল কোৰ্চৰ ক্ষেত্ৰত আৰ চি এছ জিৰ ষ্টুডেণ্ট যিহেতু যথেষ্ট বেছি, সেইকাৰণে মই ভাবিছোঁ গুগল মিট বা জুমত কভাৰ কৰিব পৰাটো মোৰ কাৰণে সম্ভৱ নহ'ব, বা তোমালোকৰ কাৰণেও হয়তো অকণ প্ৰব্লেম হ'ব, যিহেতু বহুত ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব নোৱাৰে মেজৰৰ বা অনাৰ্ছৰ ক্লাছখিনিত। মই পাইছোঁ সেইটো, সেইকাৰণে মই ভাবিছোঁ নৰ্মেল আমি ক্লাছৰুমত যেনেকৈ ক্লাছ কৰোঁ ঠিক তেনেধৰণে মই এটা এই অডিঅ' তোমালোকলৈ যদি পঠাই দিওঁ তোমালোকৰ কাৰণে সুবিধা হ'ব বুলি ভাবিছোঁ। আৰু বিষয়টোলৈ বা তোমালোকৰ পেপাৰখনলৈ অলপ হ'লেও ধৰা সোমাব পাৰিবা, আৰু লাহে লাহে কিতাপ পত্ৰ কিনি লোৱাৰ পিছত তোমালোকে সেইখিনি নিজা ধৰণেও আকৌ এৰেঞ্জ কৰি ল'ব পাৰিবা। গতিকে ঠিক আছে, মই ষ্টাৰ্ট কৰিব বিচাৰিছোঁ জেইনিজিমৰ পৰা। তোমালোকৰ হাতত হয়তো চিলেবাছ আছেই, নহ'লেও কোনোবা এগৰাকী ষ্টুডেণ্টে হোৱাটছএপ গ্ৰুপত চিলেবাছখন দিছেও মই বিচৰাৰ কাৰণে। ঠিক আছে, এতিয়া তোমালোকৰ এই পেপাৰখনৰ চাৰিটা ইউনিট আছে। ফাৰ্ষ্ট ইউনিটটো এই মুহূৰ্তত মই টাচ নকৰোঁ, আৰু তোমালোকৰ হাতত কিতাপ থাকিলে নিজে এবাৰ ৰিডিং এটা দিব পাৰা। আৰু ছেকেণ্ডটোত বুদ্ধিজিম আৰু জেইনিজিম আছে, গতিকে তাত জেইনিজিম পাৰ্টটো বা জেইনিজিমটো মই ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। জেইনিজিমৰ তোমালোকৰ চিলেবাছত ইনক্লুড কৰা আছে স্যাদবাদ আৰু অনিকান্তবাদ। স্যাদবাদ এণ্ড অনিকান্তবাদ, দিজ টু থিয়ৰিজ আৰ ইনক্লুডেড ইন ইয়ৰ চিলেবাছ আণ্ডাৰ জেইনিজিম। গতিকে তোমালোকে ইংলিছ মিডিয়ামৰখিনিয়ে মই আগতে যদুনাথ সিনহা কিতাপখন ল'বলৈ কৈছিলোঁ, সম্ভৱ কেতিয়াবা মনত পৰিছে মোৰ, গতিকে চাই ল'বা তোমালোকে কি ধৰণৰ কিতাপ কিনিব পাৰা, আৰু প্ৰয়োজন হ'লে মোক মেছেজ দিবা বা সুধিবা। আৰু যি কি নহওক, জেইনিজিমৰ এই দুইটা থিয়ৰী, আমি দুইটা থিয়ৰী আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি জেইনিজিমনো কি তাৰ এটা চমু আভাস আমি জানিব পাব লাগিব, বা আমি জেইনিজিম সম্পৰ্কে কিছু কথা জানি ল'ব লাগিব। এতিয়া প্ৰথম কথা হ'ল দ্য শাব্দিক বা এটিমলজিকেল যিটো কথা, এইটো হৈছে যে জৈন শব্দ, জেইনিজিম যে কৈছোঁ বা জৈন বুলি যে কৈছোঁ, সেই শব্দটো আচলতে মূল কি শব্দৰ পৰা আহিছে। আৰু সেইটো যদি আমি চাওঁ তেতিয়াহ'লে যে দেখিম যে জৈন শব্দটো জিন শব্দৰ পৰা আহিছে। এনেই আমি খেল বা এনেকুৱা ধৰণৰ সেই শব্দটো প্ৰায় ব্যৱহাৰ কৰোঁ, জিতা বা জিনা এনেকুৱা ধৰণৰ, এইটো সেইটোৰ অৰ্থ হৈছে জয় কৰা, টু কংকাৰ। অৰিজিন ৱৰ্ডটো হৈছে জিন, আৰু সেইটো হৈছে মিনিংটো হৈছে জয় কৰা বা পৰাস্ত কৰা। সেইটো ধৰা আমি সেই জয় বা সেইটো মানুহৰ ওপৰত জয় বা বস্তুৰ ওপৰত জয় বুলি ঠিক ক'ব নোৱাৰোঁ। জেইনিজিমৰ মতে সেই জয়টো হৈছে আমাৰ ইন্দ্ৰিয় যিবিলাক আছে সেই ইন্দ্ৰিয়ৰ ওপৰত জয়। আচলতে ইন্দ্ৰিয়ক দমন কৰাটো জেইনিজিমৰ মূল উদ্দেশ্য। সেইধৰণে আমি যদি চাওঁ জিন শব্দটো, তেনেকৈ আমি অৰ্থটো ল'ব পাৰোঁ বা সেই ধৰণৰ অৰ্থ বুজায়। এই জেইনিজিমৰ বা জৈন বুলি ক'লে আমি যি দাৰ্শনিক বা ধৰ্মীয়ভাৱে বহু সময়ত জৈনিজিম বুলি ক'লে আমি ধৰ্মটোকে মূল হেয়াত বুজোঁ, কিন্তু প্ৰত্যেকটো ধৰ্মৰ অন্তৰালত একো একোটা দাৰ্শনিক ভিত্তি আছে। গতিকে সেই দৰ্শনটোহে বা দাৰ্শনিক ভিত্তিটোহে আচলতে বেছি ষ্ট্ৰং, দ্য ফিলচফিকেল ফাউণ্ডেশ্যন ইজ মোৰ ষ্ট্ৰং দেন ৰিলিজন ইজ বেছড অন দেন ফিলচফিকেল থিংকিং। গতিকে আমি জেইনিজিমৰ এতিয়া এজ এ ৰিলিজিয়ন আমি নপঢ়োঁ, এতিয়া তোমালোকৰ চিলেবাছত যিটো আছে এজ এ ফিলচফিকেল ছিষ্টেম হিচাপেহে আমি জেইনিজিমটো আলোচনা কৰিম বা পঢ়িম। এতিয়া নেক্সট কথাটো, যেতিয়া এটিমলজিকেল বা ৱৰ্ড ৰিলেটেড যিটো মিনিং আমি গম পালোঁ, তাৰপিছত আমাৰ মনলৈ কুৱেশ্যন আহিব, হু ফাউণ্ডেড দিছ স্কুল, কোনে এই সম্প্ৰদায়টো বা জৈন দৰ্শনটো প্ৰতিষ্ঠা কৰিছিলে। আৰু সেই ক্ষেত্ৰত দেখোঁ যে আমি কোনোবা এজন বা দুজন ব্যক্তিৰ কথা ক'লে এইখিনিত নহ'ব, আমাৰ ট্ৰেডিশ্যনেলি যিখিনি জৈনিজিমৰ হিষ্ট্ৰী পোৱা যায় বা ট্ৰেডিশ্যনেলি যিটো তেওঁলোকৰ এনালাইচিছ পোৱা যায় ফাউণ্ডাৰলৈ বা প্ৰতিষ্ঠাতালৈ, তাত আমি 24 ব্যক্তিৰ উল্লেখ পাওঁ। আৰু সেই ব্যক্তিবিলাক দে আৰ নট জাষ্ট কমন পিপল লাইক আছ, তেওঁ আমাৰ নিচিনা সাধাৰণ মানুহ নহয়, তেওঁলোক আমাতকৈ যথেষ্ট জ্ঞানী, আমাতকৈ সংযমী, বা আমাতকৈ মানে কি সাধাৰণ মানুহতকৈ সংযমী, সাধাৰণ মানুহতকৈ জ্ঞানী, সাধাৰণ মানুহতকৈ নম্ৰ, এইদৰে যিখিনি যিখিনি ভাল গুণ তেনেকুৱা গুণৰ তেওঁলোকক অধিকাৰী হয়। গতিকে তেওঁলোক ঠিক অৰ্ডিনেৰী নহয়, এক্সট্ৰা অৰ্ডিনেৰী ইন এভৰি স্পিয়েৰ, সকলোখিনি চিন্তা ইচ্ছা বা ইত্যাদি সকলো ক্ষেত্ৰতে তেওঁ সাধাৰণতকৈ উচ্চ খাপৰ। আৰু তেওঁলোকক সেই সময়ত বা পিছৰ পৰ্যায়তো তেওঁলোকক তীৰ্থংকৰ বুলি জনা গৈছিলে বা কৰা কোৱা হৈছিলে। তীৰ্থ মানে পবিত্ৰ নহয় জানো, সেই ধৰণৰ অৰ্থত তেওঁলোকক তীৰ্থংকৰ বুলি কোৱা হৈছিলে। আৰু তেনেকুৱা 24 তীৰ্থংকৰ জৈন পৰম্পৰাত আমি পাওঁ, 24 তীৰ্থংকৰৰ নাম উল্লেখ আছে। আৰু একেবাৰে প্ৰথমৰ তীৰ্থংকৰজন হৈছে ঋষভদেৱ, তেওঁলোকে সেইটো মনত ৰাখিবলগীয়া কথা, ঋষভদেৱ। আৰু শেষৰজন হৈছে বৰ্ধমান। আৰু স্কুল লেভেলত যেতিয়া আমাক জৈন ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল বুলি প্ৰশ্ন আহিছিলে, তেতিয়া আমি সেই বৰ্ধমান বা মহাবীৰৰ নামেই কৈছিলোঁ, কিন্তু প্ৰকৃততে গোটেই জৈন দৰ্শনটো আচলতে 24 তীৰ্থংকৰৰ বিভিন্ন উপদেশ, বাণী, মত বা চিন্তাৰ আচলতে এটা সংমিশ্ৰণহে। গতিকে এই বৰ্ধমানেই আচলতে জৈন ধৰ্মক আচলতে বহুত ক্ষেত্ৰত জনপ্ৰিয়ও কৰিলে, বহুত ক্ষেত্ৰত প্ৰসাৰিতও কৰিলে, সেইকাৰণে তেওঁৰ নামেৰে আচলতে জনা যায় এই জৈন দৰ্শনটো। এতিয়া জৈন দৰ্শনৰ কথা যেতিয়া আমি ডিটেইলছত আলোচনা কৰিবলৈ যাওঁ, তেতিয়া আচলতে আমি তেওঁলোকৰ দৰ্শনটোক তিনিটা ছেগমেণ্টত উই কেন ডিভাইড দেয়াৰ ফিলছফিকেল থিংকিংছ, ফিলছফিকেল থটছ ইন থ্ৰী ছেপাৰেট ছেপাৰেট কেটেগৰিজ। আমি ধৰা জ্ঞান মীমাংসাৰ ক্ষেত্ৰতো তেওঁলোকৰ অৱদান আছে, নীতিশাস্ত্ৰৰ ক্ষেত্ৰতো আছে, মেটাফিজিক্স বা তত্ত্ববিদ্যাৰ ক্ষেত্ৰতো আছে। গতিকে সেই তিনিওটা হেৰিয়াত ৰিলিজনটো বাদ দিওঁ, ৰিলিজনৰ কথা আমি এই মুহূৰ্তত আলোচনা নকৰোঁ, যিহেতু হৈছে ফিলছফিকেল ফিলছফিকেল থটৰ পেপাৰ বা ফিলছফিকেল ছিষ্টেমৰ পেপাৰ, ৰিলিজনৰ কথা ইয়াত এই মুহূৰ্তত ফকাচলৈ অহা নাই। গতিকে ফিলছফিকেলি যদি চাওঁ জৈন দৰ্শনটো আমি তিনিটা দিশৰ পৰা বিশ্লেষণ কৰোঁ, উই কেন এনালাইজ দেম ইন ফ্ৰম থ্ৰী ডিফাৰেণ্ট ডিফাৰেণ্ট এছপেক্টছ। ফাৰ্ষ্ট অফ অল উই কেন এনালাইজ জৈন এপিষ্টেমলজি, উই কেন এনালাইজ উই কেন ষ্টাডি জৈন মেটাফিজিক্স, উই কেন ষ্টাডি জৈন মৰেলিটি অৰ ইথিক্স। কিন্তু এই মুহূৰ্তত জৈন ইথিক্সত ইথিক্স ইজ নট ইনক্লুডেড ইন ইয়ৰ চিলেবাছ, অনলি মেটাফিজিক্স এণ্ড এপিষ্টেমলজি আৰ ইনক্লুডেড, বাট এট দি চেম টাইম নট দ্য হোল মেটাফিজিকেল থটছ অৰ হোল এপিষ্টেমলজিকেল থটছ আৰ নট ইনক্লুডেড, অনলি টু মেজৰ থিয়ৰিজ, টু প্ৰমিনেণ্ট থিয়ৰিজ অফ জৈন মেটাফিজিক্স এণ্ড জৈন এপিষ্টেমলজি আৰ ইনক্লুডেড। চ' সেই যি দুটা মূল সূত্ৰ জ্ঞান মীমাংসাৰে হওক বা জ্ঞান মীমাংসাৰ আৰু তত্ত্ববিদ্যাৰ সেই মূল সূত্ৰ দুটা আচলতে তোমালোকৰ চিলেবাছত দিয়া হৈছে। এটা কথাখিনি মন কৰিব লাগে যে যিহেতু মূল সূত্ৰ দুটা দিছে, সেই মূল সূত্ৰ দুটা আলোচনা কৰিবলৈ যাওঁতে আমি আচলতে গোটেই বস্তুটোকে মোটামুটিভাৱে জনা হৈ যায় গোটেই বস্তু। এটা কাৰণে কৈছোঁ যে আমি যদি তত্ত্ববিদ্যাৰ সূত্ৰটো আলোচনা কৰোঁ, তেনেহ'লে জৈন তত্ত্ববিদ্যাৰ এটা উই কেন গেট এন আউটলাইন। ঠিক তেনেকৈ জৈন জ্ঞান মীমাংসাৰ যিটো সূত্ৰ আমি আলোচনা কৰিম, সেইটো কৰিবলৈ যাওঁতে তুমি প্ৰাইমেৰিলি জৈন জ্ঞান মীমাংসাৰ মূল মূল কথাখিনি টাচ কৰিবই লাগিব, তুমি জানিবই লাগিব বা এটা আইডিয়া তুমি লৈ ল'ব লাগিব, তাৰপিছতহে সেই সূত্ৰটোলৈ যাব পাৰিম। বা যি কি নহওক, আমি দুটা সূত্ৰৰ কথা যে কৈ আছোঁ বাৰে বাৰে, সেই দুটা সূত্ৰ এটাক জনা যায় অনেকান্তবাদ বুলি, আনটোক জনা যায় স্যাদবাদ বুলি। এতিয়া মনত ৰাখিবা, অনেকান্তবাদ সূত্ৰটো সেইটো জৈনৰ তত্ত্ববিদ্যাৰ লগত জড়িত, মেটাফিজিক্স ইজ ৰিলেটেড টু, অনেকান্তবাদ ইজ ৰিলেটেড টু মেটাফিজিক্স। আৰু একেধৰণে স্যাদবাদ, দিছ থিয়ৰী ইজ ৰিলেটেড টু জৈন এপিষ্টেমলজি। এতিয়া আমি যদি ধৰি লোৱা শব্দ দুটাৰ অৰ্থ চাওঁ, তেনেহ'লে অনেক মানে কি, মাল্টিপল, বহুত, অনেকান্তবাদ, একান্ত মানে ইউ কেন চে চাইড এছপেক্ট, দিশ, অনেক দিশ আছে, তেনেকুৱা এটা সূত্ৰ। সেইখিনি যেতিয়া আমি ডিটেইলছ অনেকান্তবাদৰ ওপৰতে যেতিয়া আমি পঢ়িম তেতিয়া কথাখিনি বেছি ক্লিয়াৰ হৈ যাব। কিন্তু শব্দটোৰ অৰ্থ চোৱাচোন, অনেক একান্ত বাদ, বাদ ইজ এ থিয়ৰি, ইজ এ সূত্ৰ যিটো কোৱা হয়, যে অনেক একান্ত, ডিফাৰেণ্ট ডিফাৰেণ্ট ছাইডছ, মেনিনেছ যিটো ক'ব পাৰোঁ আমি, বেলেগ বেলেগ আছে, বেলেগ বেলেগ দিশ আছে একেটা বস্তুৰে, সেইটো হৈছে অনেকান্তবাদ। ঠিক তেনেকৈ চিয়াদবাদ, চিয়াদ শব্দটোৰ অৰ্থ এটা যদি আক্ষৰিক অৰ্থটো চাওঁ, চিয়াদ শব্দটো হৈছে হয়তো, মে বি, পাৰহেপচ, হিন্দীত চায়দ যিটো সেইটো সেইটো হ'ব পাৰে, এনেকুৱা চিয়াদবাদ মানে সেই হ'ব পাৰে সূত্ৰ বা হ'ব পাৰে য'ত ইনক্লুড কৰা আছে তেনেকুৱা এটা সূত্ৰ। গতিকে সেইটো হৈছে আমাৰ জ্ঞানমীমাংসাৰ লগত জড়িত। গতিকে এতিয়া আমি সেই দুটা মূল সূত্ৰৰ ডিটেইলছ আলোচনা কৰাৰ আগতে আমি আৰু কেইটামান কথা জানি ল'ব লাগিব। সেইটো হৈছে কি, জৈনই জ্ঞান কি বুলি বুজিছে আৰু জৈনই বস্তুক কি বুলি বুজিছে। যিহেতু এই সূত্ৰ দুটা এটা জ্ঞানৰ লগত জড়িত, এটা তত্ত্ববিদ্যালয়, তত্ত্ববিদ্যা মানে জাগতিক বস্তু বা অতীন্দ্ৰিয় বস্তু, যিটো থিংছ, মেটাৰ, স্পিৰিট, এই ধৰণৰ যিখিনি মেটাফিজিক্সৰ আমি যি ধৰণৰ কথাখিনি আলোচনা কৰোঁ বা ইনক্লুড কৰোঁ। গতিকে এতিয়া আমি অনেকান্তবাদ হৈছে মেটাফিজিকেল থিয়ৰি, হৈছে মেটাফিজিকেল ওৱান, চিয়াদবাদ হৈছে এটা এপিষ্টিমলজিকেল ওৱান, দিজ টু থিয়ৰিজ হোৱেন উই আৰ গয়িং টু এক্সপ্লেইন ইন ডিটেইলছ অফ দিজ টু থিয়ৰিজ, উই মাষ্ট গেট এ চাৰ্টেইন কনচেপ্ট এবাউট হোৱাট ইজ নলেজ একৰ্ডিং টু জৈন ফিলছফি, হোৱাট ইজ হোৱাট ইজ ছাবষ্টেঞ্চ, থিং বুলি কোৱাতকৈ, বস্তু বুলি কোৱাতকৈ ছাবষ্টেঞ্চ বুলি কয়, দ্ৰব্য বুলি কয়, দ্ৰব্য ইন জৈন ফিলছফি। প্ৰথমে যদি আমি চাওঁ জ্ঞান বুলি ক'লে জৈনই কি বুজে, বা জৈন দৰ্শনত জ্ঞান বুলি ক'লে কি বুজা হয়। সাধাৰণভাৱে আমি জ্ঞান বুলি ক'লে কি বুজোঁ বাৰু, মই বেলেগ বেলেগ সময়ত তোমালোকৰ লগত যেতিয়া ক্লাছৰুমত ক্লাছ কৰিছোঁ তেতিয়া এই ধৰণৰ কথাবোৰ ওলাইছিলে, জ্ঞান কাক বোলে। যেতিয়া আমি কিবা এটা জানো বুলি কওঁ, যেতিয়া জ্ঞান এইটো সম্পৰ্কে মোৰ জ্ঞান আছে বুলি কওঁ, তেতিয়া এইটো বুজিম যে আই গেডাৰ ছামথিং, মোৰ কিছু, মই কিবা গোটাইছোঁ, মোৰ লগত কিবা আছে, সেই যে কিবাটো বা সেই ডেট ছামথিং, সেইটো হৈছে ইজ এ প্ৰডাক্ট, কিহৰ প্ৰডাক্ট, কিহৰ পৰিণতি, দ্য ৰিলেশ্যন বিটুইন নোৱাৰ ইন দ্য নোন, জ্ঞাতা যিজনে জানে আৰু জ্ঞেয় যিটোক জনা হয়, সেই দুটাৰ মাজৰ যিটো ৰিলেশ্যন হয়, সেই ৰিলেশ্যনটোৰ প্ৰডাক্ট হিচাপে মই যিটো পাইছোঁ সেইটোৱে হৈছে জ্ঞান। এতিয়া এই জ্ঞানক জৈন দৰ্শনতো ঠিক তেনেধৰণেই আমি যিধৰণে বুজোঁ ঠিক তেনেধৰণেই এক্সপ্লেইন কৰা হৈছে বা বুজোৱা হৈছে। বিভিন্ন জ্ঞানৰ ভাগ, জ্ঞানৰ বিভিন্ন ভাগ লৈ জৈন দৰ্শনে কৈছে, বিভিন্ন প্ৰমাণ লৈ জৈন দৰ্শনে তেওঁলোকৰ মত আগবঢ়াইছে। ঠিক তেনেদৰে তত্ত্ববিদ্যাৰ ক্ষেত্ৰত বা মেটাফিজিক্স, ইফ ইউ মুভ টু দ্য মেটাফিজিকেল পাৰ্ট দেন ইউ গেট টু ছাবষ্টেঞ্চ, জৈন ফিলছফি এডমিটছ ছাবষ্টেঞ্চ, আৰু সেই ছাবষ্টেঞ্চটো কি হ'ব, হোৱাট ইজ ছাবষ্টেঞ্চ, দ্ৰব্য কাক বোলে, দ্ৰব্য বুলিলে আমি কি বুজোঁ। সাধাৰণভাৱে ক'লে দ্ৰব্য মানে বস্তু, কিন্তু ইজ ইট লাইক ডেট, ঠিক তেনেকুৱা নহয়। ফিলছফিকেলি দ্ৰব্য হৈছে ইট ইজ এ ছাবষ্ট্ৰেটাম এণ্ড এট্ৰিবিউট, দুইটা মিলি, ইটছ এ কম্বিনেশ্যন অফ বোথ ছাবষ্ট্ৰেটাম এণ্ড এট্ৰিবিউট, এনেকুৱা এটা বস্তু, এনেকুৱা এটা সত্তা য'ত আধাৰটোও আছে আৰু গুণো আছে। এতিয়া ধৰা চেনি, আমি চেনি 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 খাওঁ বা চুগাৰ, ইটছ এ ছাবষ্টেঞ্চ, সেই ছাবষ্টেঞ্চটোত কি আছে, মিঠা আছে, বগা আছে, আৰু চেনি হ'লে হাৰ্ড মানে কঠিনতা আছে, টান। গতিকে চুগাৰ, চুগাৰটোৰ কোৱালিটি আমি কি কি পালোঁ, হাৰ্ডনেছ, চুইটনেছ এণ্ড হোৱাইটনেছ, সেই তিনিটা হৈছে তাৰ কোৱালিটি। সেই কোৱালিটিকেইটা ক'ত থাকে, দেয়াৰ মাষ্ট বি চাম কণ্টেণ্ট, সেই কণ্টেণ্টটো কোৱা হয় ছাবষ্ট্ৰেটাম, আধাৰ। এতিয়া আধাৰ আৰু গুণ দুইখিনি মিলিয়ে আমি আচলতে বস্তুটোক বুজি পাম, ইটছ এ চেনি বা ইটছ এ চুগাৰ। গতিকে দ্ৰব্যৰ ক্ষেত্ৰতো জৈন দৰ্শনে সেই ধৰণৰ কথাই মানি লৈছে, কিন্তু এটা কথা তেওঁলোকে কৈছে যে সেই দ্ৰব্য, যি দ্ৰব্যৰ কথা আমি কওঁ বা যি বস্তু কথাৰ হেৰিয়াত আমি বস্তু বুলিয়ে কৈছোঁ বাৰু, যি বস্তুৰ কথা কওঁ, সেই বস্তুটোৰ অসংখ্য গুণ আছে, এটা শ্ৰেণীৰ এই তিনিটা গুণৰ কথা ক'লোঁ, আৰুতো গুণ থাকিব পাৰে, কোনোবাই মই তেনেকুৱা গুণ দেখিছোঁ, তুমি তেনেকুৱা গুণ দেখিছা, বা কোনোবা এজন তেনেকৈ আনৰ দৃষ্টিত আটাইতকৈ আৰু বেছি এটা গুণ থাকিব পাৰে। গতিকে প্ৰত্যেকটো বস্তুৰ অসংখ্য গুণ আছে, গতিকে সেই গুণবিলাক, সেই গুণবিলাকৰ যোগেদি বস্তুটোক জনা হয়। আৰু সেই অসংখ্য গুণবিলাক, এতিয়া এইখিনি এটা কথা মনত পৰিছে, জৈন দৰ্শনত এটা কথা কোৱা হৈছিলে, অনন্ত ধৰ্মকম বস্তু, তাৰমানে বস্তুৰ অনন্ত ধৰ্ম আছে, দেৰ আৰ ইনিউমাৰেবল মানে কোৱালিটিজ অৱ এ থিং, গতিকে সেইটো হৈছে অনেকান্তবাদ। এই অনেকান্তবাদত আমি দেখিছোঁ যে যেতিয়াই বস্তুৰ অসংখ্য গুণ থাকিব, অসংখ্য গুণ থকা মানে আমি বস্তুটোক অসংখ্য ধৰণেৰে প্ৰকাশ কৰিব পাৰিম, বা বস্তুটোৰ অসংখ্য জ্ঞান লাভৰ সম্ভাৱনা থাকে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি বস্তু এটাক জানি শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে স্যাদবাদ আৰু অনেকান্তবাদ, জ্ঞানৰ কথা ক'লোঁ আমি, জ্ঞানৰ লগতে ধৰা বস্তুৰ কথা আহিলে, বস্তুৰ কথা আহিলে অনন্ত গুণৰ কথা আহিলে, অনন্ত গুণ থাকিলেই নহ'ব, অনন্ত গুণক আমি জানিব বিচাৰোঁ, আমি জানিব পাৰোঁ বা আমি জানো, গতিকে অনন্ত গুণক যেতিয়া আমি জানিবলৈ যাওঁ, অনন্ত ধৰণে জানিব পাৰোঁ, অনন্ত জ্ঞানৰ সম্ভাৱনা আছে, কিন্তু সেই জ্ঞানখিনি আমি কেনেকৈ প্ৰকাশ কৰোঁ। এতিয়া সেই জৈন দৰ্শনে কৈছে যে সেই জ্ঞানখিনি প্ৰকাশ কৰাৰ উপায় হৈছে কিছুমান ষ্টেটমেণ্ট, কিছুমান বচন, তুমি বচন বুলি ক'ব পাৰা, উক্তি বা বিবৃতি। গতিকে এটা বস্তুৰ যেনেকৈ অসংখ্য গুণ থাকে, ঠিক তেনেকৈ বস্তুটোক প্ৰকাশ কৰা, বস্তুটোক বুজা, বস্তুটোক জ্ঞান লাভৰ অসংখ্য বিবৃতিও থাকিব পাৰে। গতিকে তেনেকুৱা বিবৃতিবিলাকক কোৱা হয় নয়, চিম্পলি নয় মিনছ ষ্টেটমেণ্ট, বিবৃতি, উক্তি। গতিকে এটা ষ্টেটমেণ্ট যেতিয়া আমি ক'ম, তাৰ অৰ্থ হ'ল আন এটা ষ্টেটমেণ্টো থাকিব পাৰে। এটা বস্তু লৈ ধৰা, ছাপ'জ ইজ এক্স, এক্স ইজ এ ছাবষ্টেঞ্চ, এই ছাবষ্টেঞ্চটোক মই যদি এ যদি কয় দিছ ইজ লাইক দিছ, এইটো এনেকুৱা, বিয়ে ক'ব পাৰে যে নহয় এইটো এনেকুৱা, চিয়ে ক'ব পাৰে এইটো এনেকুৱা নহয় এনেকুৱাহে। গতিকে একেটা বস্তুকে আমি তিনিজন মানুহে বা এ বি চি তিনিজন ইণ্ডিভিজুৱেলে বেলেগ বেলেগ ধৰণে প্ৰকাশ কৰিব পাৰে। এই যে প্ৰকাশ কৰিলে, সেই প্ৰকাশবিলাকক কোৱা হয় বা সেই ষ্টেটমেণ্টবিলাকক বা বিবৃতিবিলাকক কোৱা হয় নয়, মানে নয়ৰ যোগেদি আমি এটা দ্ৰব্যক, অনন্ত গুণ থকা এটা দ্ৰব্যক আমি প্ৰকাশ কৰিব পাৰোঁ আৰু তাৰ জ্ঞান আমি লাভ কৰিব পাৰোঁ। এতিয়া এই যিখিনি বিভিন্ন প্ৰকাৰ বুলি কৈছোঁ, সেই প্ৰকাৰবিলাকৰ যেতিয়া আমি এটা বিবৃতি দিম, সেই বিবৃতিবিলাকৰ সন্মুখত আমি হয়তো পাৰহেপচ, যিহেতু মই চাৰ্টেইনলি ক'ব নোৱাৰোঁ যে এইটোৱেই হ'ব, যিহেতু মই যদি এ হওঁ, বিয়ে ক'ব নহয় এইটো এনেকুৱা নহয়, চিয়ে ক'ব নহয় এইটো এনেকুৱা কিন্তু সেনেকুৱা নহয়, গতিকে কোনোটো কথাই আমি চাৰ্টেইনটিত ল'ব নোৱাৰোঁ, ইট পাৰহেপচ হ'ব পাৰে, হয়তো, সদায় মানে প্ৰবেবল চেন্সত লোৱা হয়। গতিকে তেনেকুৱা অৰ্থাৎ আমি জৈন দৰ্শনত দেখিছোঁ যে সেইটোক কোৱা হয় স্যাদবাদ, হয়তো বুলি যে ক'লোঁ। আৰু তেনেকুৱা স্যাদবাদ বা তেনেকুৱা কেই প্ৰকাৰৰ স্যাদবাদ আছে, সেইটো হ'ল সাতটা আছে, সেইটো আমি পিছৰ ক্লাছত আলোচনা কৰিম। সেই সপ্তভংগী নয়, সেইখিনিয়ে হৈছে স্যাদবাদ। এতিয়া আমি অনেকান্তবাদৰ কথাও ক'লোঁ, স্যাদবাদৰ কথাও ক'লোঁ, আৰু দুয়োটাতে আমি দেখিছোঁ জ্ঞানৰ পৰা তত্ত্ববিদ্যালৈ যাওঁ, তত্ত্ববিদ্যাৰ পৰা আমি জ্ঞানৰ কথা যাওঁ, জ্ঞানৰ কথা ক'বলৈ যাওঁতে আমি তত্ত্ববিদ্যালৈ মুভ কৰোঁ, উই হেভ টু মুভ ফ্ৰম এপিষ্টেমলজি টু অণ্টলজি, অণ্টলজি অৰ মেটাফিজিক্স, অৰ মেটাফিজিক্স টু এপিষ্টেমলজি। তুমি দ্ৰব্যক জানিছা, দ্ৰব্যটো মেটাফিজিক্সৰ বস্তু, ঠিক আছে, আমি জানিছোঁ সেয়া জ্ঞানৰ বস্তু। এতিয়া দ্ৰব্য আৰু জ্ঞানৰ সম্পৰ্ক আছে, আমি কাক জানিছোঁ, দ্ৰব্যক জানিছোঁ, দ্ৰব্য অনেক ধৰ্ম আছে, সেইটো অনেকান্তবাদ, অনেকান্ত থকা দ্ৰব্যক তুমি অনেক ধৰণে জানিছা, সেইটো হৈছে স্যাদবাদ। গতিকে তোমালোকে যেতিয়া জৈন ফিলচফিটো পঢ়িবা, আমি এই দুটা মূল সূত্ৰলৈ যোৱাৰ আগতে নেক্সট ক্লাছত বা নেক্সট অডিঅ'ত মই এদিন ধৰা অনেকান্তবাদৰ ওপৰত ডিটেইলছ ক'ম, এদিন ধৰা স্যাদবাদৰ ওপৰত ডিটেইলছ ক'ম, কিন্তু ইনিচিয়েলি এই কথাখিনি আমি জানি লোৱাটো প্ৰয়োজন। গতিকে আজি মই এইখিনি তোমালোকক জাষ্ট উনুকিয়াই দিছোঁ, যে আই হেভ জাষ্ট গিভেন ইউ এ ব্ৰিফ আউটলাইন, ব্ৰিফ ইন্ট্ৰডাকশ্যন, গতিকে তোমালোকে নিজাকৈ যেতিয়া কিতাপ ল'বা বা নিজে যেতিয়া অফলাইন ক্লাছ আৰম্ভ হ'ব তেতিয়াও আচলতে অনলাইন ক্লাছত কিছু সমস্যা ময়ো পাওঁ বা তোমালোকৰ কথা নাজানো, কিন্তু মই যথেষ্ট সমস্যা পাওঁ যে ক্লাছৰুমত ফেচ টু ফেচ থাকিলে বহুত কথা ইজি হৈ যায় বা কমফৰ্ট ফিল কৰা যায়। তথাপিও মই যিমানখিনি পাৰোঁ জৈন দৰ্শনৰ এটা থূলমূল আভাস যিটো তোমালোকৰ কোৰ্চৰ কাৰণে প্ৰয়োজন, চিলেবাছ ৰিলেটেড বা চিলেবাছ অৰিয়েণ্টেড মই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে নেক্সট ক্লাছত মই ডিটেইলছ এই দুটা থিয়ৰীৰ কথা আলোচনা কৰিম। গতিকে আজিলৈ ইমানেই। অ'কে, থেংকছ।